এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। উৰিয়ামঘাটৰ এক নম্বৰ আৰু দুই নম্বৰ পিঠাঘাট অঞ্চলত আজি পুনৰ উচ্ছেদ অভিযান। বৰাক উপত্যকাৰ পৰিবহণ ব্যৱস্থা উন্নত কৰাৰ বাবে সাংসদ পৰিমল শুক্লবৈদ্যৰ লোকসভাত দাবী উত্থাপন। ওদালবাকৰাত সংঘটিত পথ দুৰ্ঘটনাত ছামিউল হক নামৰ ছাত্ৰজনৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত অভিনেত্ৰী নন্দিনী কাশ্যপক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ। তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষকৰ স্মাৰ্টফোনৰ সহায়ত পৰিচালনা কৰিব পৰা সুলভ মূল্যৰ যক্ষ্মা ৰোগ নিৰ্ধাৰণৰ যন্ত্ৰ উদ্ভাৱন। আৰু এলভিছ আলী হাজৰিকা ইংলিছ চেনেল দুবাৰকৈ সফলতাৰে সাঁতুৰি পাৰ হোৱা প্ৰথমগৰাকী অসমীয়া ৰূপে পৰিগণিত। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত বন বিভাগ আৰু প্ৰশাসনে আজি দ্বিতীয় দিনাও উচ্ছেদ অভিযান চলায়। আজিৰ অভিযান শান্তিপূৰ্ণভাৱে সম্পন্ন হয় বুলি গোলাঘাটৰ পৰা আমাৰ সংবাদদাতাই জনাইছে। আজি অঞ্চলটোৰ এক নম্বৰ আৰু দুই নম্বৰ পিঠাঘাটৰ দুশটা বাসগৃহ উচ্ছেদ কৰা হয়। ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱৰ নেতৃত্বত সম্পন্ন হোৱা এই অভিযানত জিলাখনৰ আয়ুক্ত, গোলাঘাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। কেইবাটাও পৰ্যায়ত চলিবলগীয়া এই অভিযানত 2600ৰো অধিক পৰিয়ালক উচ্ছেদ কৰাৰ লগতে প্ৰায় 11,000 বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে। বন বিভাগৰ জাননী পোৱাৰ পাছতে অঞ্চলটোৰ পৰা প্ৰায় 80% লোক আঁতৰি গৈছে যদিও একাংশ লোক এতিয়াও সেই স্থানতে আছে। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ে উৰিয়ামঘাটত উচ্ছেদিত অঞ্চলৰ 73টা পৰিয়াললৈ সকাহ দি সংশ্লিষ্ট অঞ্চলত 7 আগষ্ট পৰ্যন্ত উচ্ছেদ অভিযান নচলাবলৈ নিৰ্দেশ দিছে। এই অভিযান সন্দৰ্ভত 75জন লোকে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে কালি এই নিৰ্দেশ দিয়ে। ন্যায়ালয়ে লগতে বিষয়টো সন্দৰ্ভত ৰাজ্য চৰকাৰৰ পৰা মতামত বিচাৰে। আজি প্ৰধান মুখ্য বন সংৰক্ষকগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰি কয় যে এই উচ্ছেদ অভিযান সংৰক্ষিত বনাঞ্চলক অবৈধ দখলমুক্ত কৰাৰ দিশত ৰাজ্য চৰকাৰৰ উল্লেখনীয় পদক্ষেপ হিচাপে পৰিগণিত হৈছে।
আজি দ্বিতীয় দিন, এতিয়ালৈকে 72% কাম শেষ হৈছে। এইটো দুটা অঞ্চল লৈছিলোঁ আজি, এটা হ'ল সোণাৰী বিল টাপু আৰু পিঠাঘাট। সেই দুটা অঞ্চলতে অভিযান চলি আছে। কেইদিন লাগিব বুলি আমি তেনেকৈ টাইম বান্ধি দিয়া নাই। যিমান সোনকালে পাৰোঁ আমি কৰাৰ চেষ্টা কৰি আছোঁ। যিহেতু এৰিয়াটো বৃহৎ আৰু স্কেটাৰ্ড আছে, বহুত ডাঙৰ এৰিয়া, এখন একেবাৰে ঘন বসতি নহয়, ইয়াত অকল তামোল বাৰীহে আছে। চ' অলপ সময় ল'ব, 70 ঘৰমান হ'ব। তেওঁলোকে নিজে ন্যায়ালয়ৰ ওচৰত যে আমি 7 দিনৰ ভিতৰত নিজে খালী কৰি দিম। চ' 7 তাৰিখলৈকে তেওঁলোকৰ ম্যাদ আছে। যিবিলাকে পেটিশ্যন কৰিছিলে চবৰে নহয়, আমি শৃংখলাবদ্ধভাৱে কৰি আছোঁ। চ' অলপ সময় ল'ব আৰু আমি আমাৰ সময়মতে যাম। আমাৰ কামটো হ'ল বনাঞ্চলৰ পৰা আমি কিমান উদ্ধাৰ কৰিব পাৰোঁ আৰু ইয়াক কেনেকৈ যি এৰিয়া আমি উদ্ধাৰ কৰিছোঁ সেউজ কৰিব পাৰোঁ।
শিলচৰৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বৰাক উপত্যকাৰ পৰিবহণ ব্যৱস্থাক অধিক উন্নত কৰাৰ বাবে দাবী জনাইছে। সাংসদগৰাকীয়ে আজি লোকসভাত অসামৰিক বিমান পৰিবহণ মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি শিলচৰ আৰু নতুন দিল্লীৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিবলৈ দাবী উত্থাপন কৰে। তেওঁ কয় যে শিলচৰ অসমৰ বাবেই নহয় বৰং মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়কে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহৰ বাবেও যোগাযোগৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ। প্ৰতিদিনে শিলচৰৰ পৰা দিল্লী আৰু দেশৰ অন্য প্ৰান্তলৈ ভালেসংখ্যক ছাত্ৰ ছাত্ৰী, ৰোগী, কৰ্মচাৰী আৰু ব্যৱসায়ীয়ে যাত্ৰা কৰে বুলি সাংসদগৰাকীয়ে দাবী কৰে। তেওঁ কয় যে শিলচৰ আৰু নতুন দিল্লীৰ মাজত পোনপটীয়া বিমান যাত্ৰা আৰম্ভ কৰিলে আঞ্চলিক যোগাযোগ অধিক শক্তিশালী হ'ব, যাত্ৰাৰ সময় হ্ৰাস পাব আৰু জনসাধাৰণৰ সুবিধা বৃদ্ধি হ'ব। উড়ান প্ৰকল্পৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰতো এই সেৱাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে।
আমাৰ শিলচৰ ক্ষেত্ৰ অসম কা ৰিমোটেষ্ট প্লেচ হে। ইসমে আনে জানে কা বস ৰোডৱেজ, ৰেলৱেজ এণ্ড এয়াৰৱেজ। সাল ভৰ মে ৰোডৱেজ তো লেণ্ডশ্লাইড কা বাৰে মে, ৰেলৱেজ তো লেণ্ডশ্লাইড কা বাৰে মে 3 মহিনা বন্ধ ৰহতা হে, ফ্লাড এণ্ড লেণ্ডশ্লাইড। হামাৰা এক হি চাৰা হে কি হাম এয়াৰৱেজ সে কলকাতা হতে হুয়ে ইয়া গুৱাহাটী হতে হুয়ে হাম দিল্লী আনা ইয়া অলগ সা কোনো জগা পে জানা। ইসমে ক্যা হে স্যার, পহলে হামারা শিলচর সে ত্রিপুরা কা ফ্লাইট চলতা থা, শিলচর সে মেঘালয় কা ফ্লাইট চলতা থা, অভি তো নহি হে। ফির এক হামারা ইয়ে এয়ার ইন্ডিয়া কা ভায়া কলকাতা এন্ড গুৱাহাটী এক ফ্লাইট থা আনে জানে কা দিল্লী তক, ইয়ে ভি বন্ধ পড়া হুয়া হে। তো ইসলিয়ে মেরা মাঙ্গ হে আপকা মাধ্যম সে সিভিল এভিয়েশন মিনিস্টার সে কম এক ফ্লাইট তো আনে জানে কে লিয়ে শিলচর টু দিল্লি দেনে কা কৃপা করে, তো আপকা মাধ্যম সে ইয়ে মে सिविल एविएशन मिनिस्टर को अर्जी पेश करता हूँ। पहले भी लिख के दिया हूँ हम लोग, तो अभी तक तो कोई काम हुआ नहीं। काम होने के लिए आपका माध्यम से विनती करता हूँ।
মণিপুৰত 13 আগষ্টৰ পৰা প্ৰযোজ্য হোৱাকৈ ছমাহৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন পুনৰ বৃদ্ধি কৰা প্ৰস্তাৱ সন্দৰ্ভত আজি লোকসভাত আলোচনা অনুষ্ঠিত হয়। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে যোৱা 13 ফেব্ৰুৱাৰীত মণিপুৰত বলবৎ কৰা ৰাষ্ট্ৰপতিৰ শাসনৰ ম্যাদ বৃদ্ধিৰ প্ৰতি সদনৰ অনুমোদন বিচাৰে আৰু এই প্ৰস্তাৱ উত্থাপন কৰে। প্ৰস্তাৱটো সন্দৰ্ভত হোৱা আলোচনাত ভাগ লৈ কংগ্ৰেছৰ এণ্টনীয়ে ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ বিষয়টো উত্থাপন কৰে আৰু ৰাজ্যখনৰ শাসন ব্যৱস্থা সম্পূৰ্ণৰূপে ধবংস হোৱা বুলি অভিযোগ তোলে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অঞ্জনমণি কলিতা আৰু ৰাজেশ মজুমদাৰ, ন্যায়িক বিষয়া প্ৰাঞ্জল দাস আৰু সঞ্জীৱ কুমাৰ শৰ্মাই আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে উচ্চ ন্যায়ালয়ৰ নতুন ভৱনত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁলোকক শপত গ্ৰহণ কৰোৱায়। শপত গ্ৰহণ অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকল, ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়া, আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকীল সন্থাৰ সভাপতি কমল নয়ন চৌধুৰী উপস্থিত আছিল।
গুৱাহাটীৰ ওদালবাকৰাত যোৱা 25 জুলাইত সংঘটিত পথ দুৰ্ঘটনাত আহত সামিউল হক নামৰ ছাত্ৰজনৰ কালি মৃত্যু হোৱা ঘটনা সন্দৰ্ভত অভিনেত্ৰী নন্দিনী কাশ্যপক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তেওঁক আজি বিয়লি গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। অসম আৰক্ষীয়ে তেওঁক 5 দিনৰ জিম্মাত বিচাৰিছে। এই বাতৰি লিখাৰ পৰলৈকে তেওঁক কিমান দিনৰ আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰা হৈছে সেই বিষয়ে জানিব পৰা হোৱা নাই। ইয়াৰ আগতে আজি পানবজাৰত অনুষ্ঠিত এখন সংবাদমেলত উপ আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই অভিযুক্ত অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ কথা আনুষ্ঠানিকভাৱে সদৰি কৰে। তেওঁ পথ দুৰ্ঘটনাটোৰ সন্দৰ্ভত দিছপুৰ থানাত ভাৰতীয় ন্যায় সংহিতাৰ 115(2), 125(b) আৰু 281 ধাৰাত এটা গোচৰ ৰুজু কৰা হৈছিল বুলি জানিবলৈ দিয়ে। এই গোচৰৰ ধাৰাসমূহ জামিনযোগ্য আছিল যদিও পৰৱৰ্তী সময়ত ছাত্ৰগৰাকীৰ মৃত্যুৰ পাছত আদালতৰ অনুমতি সাপেক্ষে ভাৰতীয় ন্যায় সংহিতাৰ জামিনবিহীন 105 নম্বৰ ধাৰাতো গোচৰত সন্নিৱিষ্ট কৰা হয়। সেই অনুসৰি অভিনেত্ৰীগৰাকীক আদালতত হাজিৰ কৰোৱা হয়।
এখন FIR দিছিলে ঘৰৰ কমপ্লেইনেণ্টে। FIR-খনত একিউজৰ নাম একো নাছিলে প্ৰথম অৱস্থাত। যেতিয়া আমি সোধপোচ কৰিলোঁ, ইনভেষ্টিগেশ্যন কৰি গম পোৱা গ'ল নন্দিনী কাশ্যপ বুলি এগৰাকী লেডিয়ে এই ইঞ্চিডেণ্টত ইনভল্ভ আছিলে। যোৱাকালি সন্ধিয়া 6টা বজাত যিজন ইনজিয়'ৰ ভিক্টিম আছিল তেখেত সৰ্বগামী হয়। কেছটো যিহেতু প্ৰথম অৱস্থাত যিটো ছেকশ্যন লাগিছিল অল আৰ বেলেবল ছেকশ্যন আছিলে। চ' আমি অনৰেবল কোৰ্টক ৰাতি ভিতৰত প্ৰেয়াৰ দিয়া হৈছিলে এটা ছেকশ্যন এড কৰিবলৈ, যিটো ছেকশ্যন নন বেলেবল হয়। আৰু আপোনালোকে জানে নিশা আৰু ৰাতিপুৱাৰ আগত, সূৰ্য উদয় হোৱাৰ আগত আৰু সূৰ্য অস্ত যোৱাৰ পিছত আমি মহিলাক কোনো ধৰণৰ এৰেষ্ট কৰিব নোৱাৰোঁ বা থানা ডিটেইন কৰিব নোৱাৰোঁ। সেইকাৰণে আমি যাৱতীয় কামখিনি কৰিব লগা হোৱাত তেখেতৰ এৰেষ্টটো অলপ দেৰি হৈছিল, ডিটেইন কৰাটো দেৰি হৈছিল। আমি ৰাতি কালি 1:30 বজাত তেখেতক এৰেষ্ট কৰিছোঁ। গোটেই মেটাৰটো এতিয়া কোৰ্টৰ অধীনত।
দেশৰ স্বাস্থ্যখণ্ডলৈ আশাব্যঞ্জক বতৰা কঢ়িয়াই তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ গৱেষকৰ এটা দলে স্মাৰ্টফোনৰ সহায়ত পৰিচালনা কৰিব পৰা সুলভ মূল্যৰ এটা যক্ষ্মা ৰোগ চিনাক্তকৰণৰ যন্ত্ৰ উদ্ভাৱন কৰিছে। অধ্যাপক পবিত্ৰ নাথৰ নেতৃত্বত পৰিচালিত গৱেষণাটোত বিকাশ সাধন হোৱা সহজে বহনীয় এই যন্ত্ৰটো পৰিচালনাৰ বাবে কোনো ৰাসায়নিক পদাৰ্থৰ প্ৰয়োজন নহয়। যক্ষ্মা ৰোগৰ জীৱাণুৰ স্বাভাৱিক উজ্জ্বলতাক ব্যৱহাৰ কৰি এই যন্ত্ৰটোৱে ৰোগ নিৰ্ণয় কৰে। 300 গ্ৰামতকৈ কম ওজনৰ এই উদ্ভাৱনৰ মূল্য 25,000 টকাতকৈ কম হোৱা হেতু পূৰ্বৰ যক্ষ্মা ৰোগ নিৰ্ণায়ক যন্ত্ৰবিলাকতকৈ ইয়াৰ ব্যৱহাৰিক সুবিধা বেছি হ'ব বুলি গৱেষকসকলে আশা কৰিছে। আমাৰ দেশত এতিয়াও এটা গুৰুত্বপূৰ্ণ জনস্বাস্থ্য সমস্যাৰূপে পৰিগণিত এই ৰোগটোৰ আগতীয়া আৰু সঠিক চিনাক্তকৰণেহে ইয়াৰ সংক্ৰমণ ৰোধ কৰে। এই ক্ষেত্ৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ এই উদ্ভাৱনে পৰীক্ষাৰ ব্যয়বহুলতা আৰু প্ৰশিক্ষিত কৰ্মীৰ অভাৱৰ দৰে সমস্যাসমূহৰ সমাধান কৰিব বুলি অধ্যাপক নাথে আশা ব্যক্ত কৰে। বিপ্ৰৱ ছেত্ৰী, সুনু ৰঞ্জন দত্ত, ডঃ জে পি শইকীয়া, শান্তনু গোস্বামী আৰু অভিজিৎ গগৈয়ে এই গৱেষণাটোত পবিত্ৰ নাথৰ সৈতে অংশগ্ৰহণ কৰিছে। শিক্ষাৰ্থীসকলৰ সামগ্ৰিক বিকাশৰ উদ্দেশ্যে গ্ৰহণ কৰা আৰোহণ কাৰ্যসূচীৰ 2025-26 বৰ্ষৰ সংস্কৰণ আৰম্ভ হৈছে। এই আঁচনিৰ অধীনত শিক্ষামূলক ভ্ৰমণৰ বাবে নলবাৰী, মৰিগাঁও আৰু চিৰাং জিলাৰ 229 গৰাকী শিক্ষাৰ্থীৰ প্ৰথমটো বেটছ সাজু হৈছে। এই বছৰ এই আঁচনিৰ অধীনত 11টা বেটছত মুঠ 4,280 গৰাকী বিদ্যাৰ্থীয়ে শিক্ষামূলক ভ্ৰমণত অংশগ্ৰহণ কৰিব। ৰাজ্যৰ প্ৰতিখন জিলাৰ বিদ্যালয়সমূহৰ সম্ভাৱনাময় ছাত্ৰ ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশ নিশ্চিত কৰাৰ বাবে বৃত্তিমূলক দিহা পৰামৰ্শ যোগান ধৰি শৈক্ষিক ভৱিষ্যত গঢ়াত এই আঁচনি সহায় কৰিব বুলি আশা কৰা হৈছে। অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিকাচ কমিটিৰ এটা সাতজনীয়া দলে আজি ধেমাজি জিলা ভ্ৰমণ কৰি জিলাখনৰ উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। বিধায়ক নুৰুল হুদাৰ নেতৃত্বৰ দলটোৱে কালিৰে পৰা অসমৰ চাৰিখন জিলা ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰত এই পৰ্যালোচনাৰ কাৰ্যসূচী লৈছে। দলটোৱে আজি ধেমাজি উন্নয়ন খণ্ডত প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা, কৃষি উন্নয়ন আঁচনি, অট্টালিকা নিৰ্মাণ প্ৰকল্পকে ধৰি বিভিন্ন কাম কাজৰ পৰ্যালোচনা কৰে। তেওঁলোকে এই উন্নয়নমূলক কাম কাজসমূহ নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। অহা 2 আগষ্টলৈকে দলটোৱে এই পৰ্যালোচনা কৰিব। উগ্ৰপন্থীৰ গুলীত মৃত্যুবৰণ কৰা নিখিল বড়ো ছাত্ৰ সন্থা এফচুৰ প্ৰাক্তন সভাপতি ঝৌলাও সোমলা বসুমতাৰীৰ 29 সংখ্যক মৃত্যুতিথি আজি সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে উদযাপন কৰা হয়। গয়বাৰীত থকা ছাত্ৰ নেতাজনৰ সমাধিস্থলীত এফচুৰ পতাকাও অৰ্ধ উত্তোলন কৰি এফচুৰ সভাপতি দীপেন বৰুৱাই এই অনুষ্ঠানটো আৰম্ভ কৰে। প্ৰয়াত ছাত্ৰ নেতাজনৰ সহধৰ্মিনী ভানুমতী বসুমতাৰীয়ে ইয়াৰ পাছত সমাধিস্থলীত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি তৰ্পণ কৰে। সন্ত্ৰাসবাদ বিৰোধী দিৱস উপলক্ষে আমন্ত্ৰিত অতিথি আৰু সমবেত ব্যক্তিসকলে গণস্বাক্ষৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইয়াৰ লগতে মানৱ শৃংখল গঠন কৰি শান্তিৰ প্ৰতীক বগা পাৰ চৰাই আৰু বগা বেলুন উৰুৱাই আজিৰ অনুষ্ঠানত সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। 1996 চনৰ আজিৰ দিনটোতে কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী হাতীমাথা গাঁৱত সশস্ত্ৰ উগ্ৰপন্থীয়ে এফচুৰ তদানীন্তন সভাপতিজনক গুলীয়া হত্যা কৰিছিল। ইয়াৰ পাছৰে পৰা এফচুৱে কেন্দ্ৰীয়ভাৱে আজিৰ দিনটো সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে।
ৰাজ্যত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে। এনে ব্যৱস্থাৰ অংশ হিচাপে আৰক্ষীয়ে আজি নিচেই পুৱা শ্ৰীভূমি জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত 7 জন বাংলাদেশী নাগৰিকক আটক কৰে আৰু বাংলাদেশলৈ ঘূৰাই পঠিয়ায়। বাক্সা জিলাৰ জালাহত আজি ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জালা সংহত শিশু উন্নয়ন প্ৰকল্পৰ নতুন কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। উদ্বোধনী অনুষ্ঠানত বি টি আৰৰ কাৰ্যবাহী সদস্য গৌতম দাস, বিধায়ক ফণীধৰ তালুকদাৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিগত সময়ত উদ্বোধন কৰা 4টাকৈ শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ৰ বিষয়ে উল্লেখ কৰি শ্ৰীদাসে কয় যে এই নতুন কাৰ্যালয়টোৰ অধীনত 308টাকৈ অংগনৱাড়ী কেন্দ্ৰ আছে। এলভিছ আলী হাজৰিকা ইংলিছ চেনেল দুবাৰকৈ সফলতাৰে সাঁতুৰি পাৰ হোৱা প্ৰথমগৰাকী অসমীয়া ৰূপে পৰিগণিত হৈছে। হাজৰিকাই আজি 13 ঘণ্টাজোৰা সাঁতোৰাৰ অন্তত এই কৃতিত্ব অৰ্জন কৰে। ইয়াৰ পূৰ্বে তেওঁ 2023 চনৰ জুলাইত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী সাঁতোৰবিদৰূপে ইংলিছ চেনেল ইপাৰ সিপাৰ অতিক্ৰম কৰিছিল। 134 সংখ্যক দুৰান কাপ ফুটবল প্ৰতিযোগিতাত কাইলৈ কোকৰাঝাৰৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত বড়োলেণ্ড এফ চি কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ এই খেলখন বিয়লি 4 বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে দুৰান ফুটবল প্ৰতিযোগিতাত অসমৰ 2টা ফুটবল ক্লাবে খেলাৰ সুযোগ লাভ কৰিছে। ইপিনে মণিপুৰৰ ইম্ফলত ট্ৰাও এফ চি আৰু নেৰকা এফ চিৰ মাজত আজি অনুষ্ঠিত গ্ৰুপ খেলখন 1-1 গ'লত অমীমাংসিত হৈ ৰয়। খেলখনৰ দ্বিতীয়াৰ্ধত ৰাজে দিয়া গ'লেৰে ট্ৰাও এফ চিয়ে অগ্ৰগতি লাভ কৰে। খেলৰ অন্তিমখনত অৰুণ জেকিয়ে দিয়া গ'লেৰে নেৰকা এফ চিয়ে খেলখনত সমতা স্থাপন কৰে। কাৰ্বি আংলং জিলাৰ ডিফুৰ ৰুকাছেনৰ বাসিন্দা আছুৰ নেতা আৰু প্ৰাক্তন বিধায়ক মনসিং ৰংপিৰ আজি পুৱতি নিশা নিজ বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 66 বছৰ। অসম আন্দোলনৰ অন্যতম নেতা প্ৰয়াত ৰংপিয়ে 1985 চনত বোকাজান সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। হাওঁফাওঁৰ কৰ্কট ৰোগত মৃত্যু হোৱা কাৰ্বি নেতাগৰাকীৰ বিয়োগত জিলাখনত শোকৰ ছাঁ পৰিছে। বৰপেটা ৰোডৰ 2 নম্বৰ ৰেলগেটৰ চাম্মাপল্লীত আজি দুপৰীয়া সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়। আৰক্ষীৰ তথ্য অনুযায়ী এখন ট্ৰাকে মহতিয়াই নিয়াৰ ফলত মৃত্যু হোৱা লোকজন এতিয়ালৈকে চিনাক্ত কৰা হোৱা নাই। আমাৰ বৰপেটাৰ সংবাদদাতাই জনোৱা মতে মৃত লোকজনৰ বয়স 60 বছৰ বুলি আৰক্ষীয়ে ধাৰণা কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যক্তিজনৰ মৃতদেহ বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰা হৈছে যদিও পলায়ন কৰা চালকজনৰ এতিয়ালৈকে সম্ভেদ উলিয়াব পৰা হোৱা নাই। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটা পুনৰ এবাৰ। উৰিয়ামঘাটৰ 1 নম্বৰ আৰু 2 নম্বৰ পিঠাঘাট অঞ্চলত আজি পুনৰ উচ্ছেদ অভিযান। বৰাক উপত্যকাৰ পৰিবহণ ব্যৱস্থা উন্নত কৰাৰ বাবে সাংসদ পৰিমল শুক্লবৈদ্যৰ লোকসভাত দাবী উত্থাপন। গুৱাহাটীৰ উদালবাকৰাত সংঘটিত পথ দুৰ্ঘটনাত সামিউল হক নামৰ ছাত্ৰজনৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত অভিনেত্ৰী নন্দিনী কাশ্যপক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ। তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষকৰ স্মাৰ্টফোনৰ সহায়ত পৰিচালনা কৰিব পৰা সুলভ মূল্যৰ যক্ষ্মা ৰোগ চিনাক্তকৰণৰ যন্ত্ৰ উদ্ভাৱন। আৰু এলভিছ আলী হাজৰিকা ইংলিছ চেনেল দুবাৰকৈ সফলতাৰে সাঁতুৰি পাৰ হোৱা প্ৰথমগৰাকী অসমীয়া ৰূপে পৰিগণিত। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।